إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك أصحاب النار هم فيها خالدون
নিশ্চয় যিসকলে কুফুৰি কৰিছে আল্লাহৰ ওচৰত সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততি কোনো কামত নাহিব। সিহঁতে হৈছে জাহান্নামৰ অধিবাসী আৰু তাত সিহঁত চিৰকাল থাকিব।